দ্বিতীয় বিবৰণ 21 অধ্যায় অজ্ঞাত হত্যাৰ সম্পৰ্কে কৰা প্ৰায়চিত্ত। আপোনাৰ ঈশ্বৰ যীহোৱাই যি দেশ অধিকাৰৰ অৰ্থে আপোনাক দিছে তাৰ পথাৰত যদি কোনো লোকৰ মৃতদেহ পৰি থকা দেখা পোৱা কিন্তু তাক কোনে হত্যা কৰিলে সেয়ে জনা নাযায়, তেতিয়া আপোনালোকৰ মাজৰ বয়োজ্যেষ্ঠ লোক আৰু বিচাৰকৰ্তাসকল বাহিৰলৈ গৈ সেই হত হোৱা লোকজনৰ মৃতদেহৰ চাৰিওফালে থকা নগৰবোৰ দূৰত্বৰ মাপ ল'ব। যেতিয়া আপোনালোকে নিহত ব্যক্তিজনৰ সকলোতকৈ ওচৰত থকা চহৰখনৰ বিষয়ে জানিব, সেই নগৰৰ বৃদ্ধ লোকসকলে জাকৰ পৰা এনে এজনী চিঞৰী গৰু ল'ব যাৰ দ্বাৰাই জুৱলি টনা আদি কোনো কাম কৰোৱা নাই। পাছত সেই নগৰৰ বৃদ্ধ লোকসকলে চিঞৰী গৰুজনী লৈ হাল নোবোৱা গুটি নিহিচা পানী বৈ থকা এনে উপত্যকালৈ নামি গৈ সেই উপত্যকাত গৰুজনী ডিঙি বিচ্ছেদ কৰিব। আৰু লেবীসকলৰ সন্তান পুৰোহিতসকলো অৱশ্যে তালৈ যাব, কিয়নো আপোনাৰ ঈশ্বৰ যীহোৱাই নিজৰ পৰিচৰ্যা কৰিবলৈ আৰু যীহোৱাৰ নামেৰে আশীৰ্বাদ কৰিবলৈ এই লোকসকলকেই মনোনীত কৰিলে। আৰু তেওঁলোকে বাক্য অনুসাৰে প্ৰত্যেক বিবাদ আৰু আঘাতৰ বিচাৰ নিষ্পত্তি কৰিব। সেই হৰটোৰ ওচৰত থকা নগৰৰ উপত্যকাত আটাই বৃদ্ধসকলে গৰুজনীৰ ডিঙিৰ বিচ্ছেদ কৰাৰ ওপৰত নিজৰ নিজৰ হাত ধুব। আৰু এই লোকসকলে ক'ব, আমাৰ হাতে এই ৰক্তপাত কৰা নাই আৰু আমি এই ঘটনাও দেখা নাই। হে যীহোৱা, তুমি মুক্ত কৰা তোমাৰ প্ৰজা ইজৰাইলক ক্ষমা কৰি তোমাৰ প্ৰজা ইজৰাইলৰ গাত নিদোষী ৰক্তপাতৰ দুখ নেপেলাবা। তাতে তেওঁলোকলৈ সেই ৰক্তপাতৰ দুখ ক্ষমা কৰা হ'ব। এইদৰে আপোনালোকে যীহোৱাৰ দৃষ্টিত যি ভাল তাকেই কৰি আপোনালোকৰ মাজৰ পৰা নিদোষীৰ ৰক্তপাতৰ দুখ দূৰ কৰিব। বন্দী যুৱতীক বিয়া কৰোৱা। যেতিয়া আপোনালোকে আপোনালোকৰ শত্ৰুবোৰৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ যাব, তেতিয়া আপোনাৰ ঈশ্বৰ যীহোৱাই সেই লোকসকলক পৰাস্ত কৰিব আৰু আপোনালোকে শত্ৰুবোৰক বন্দী কৰি আনিব পাৰিব। আৰু সেই বন্দী কৰি অনা লোকসকলৰ মাজত কোনো সুন্দৰী যুৱতীক দেখি মুগ্ধ হৈ আপুনি যদি তাইক বিয়া কৰি পত্নী কৰিব খোজে, তেন্তে তেওঁক আপোনাৰ ঘৰলৈ নিব আৰু তাই নিজৰ মূৰ খুৰাই নখ কাটি বন্দী অৱস্থাৰ কাপোৰ হুলুকাই থৈ আপোনাৰ ঘৰত থাকি বাপেক মাকৰ কাৰণে পূৰা এমাহ শোক প্ৰকাশ কৰিব। তাৰ পাছত আপুনি তাইৰ ওচৰলৈ যাব পাৰিব বা তেওঁৰ স্বামী হ'ব আৰু তাই আপোনাৰ ভাৰ্যা হ'ব। পাছত যদি আপুনি তেওঁক লৈ সুখী নহয়নো, তেন্তে যি ঠাইলৈ তেওঁ যাবলৈ ইচ্ছা কৰে সেই ঠাইলৈকে যাবলৈ দিব, কিন্তু কোনো ধন লৈ তাইক নেবেচিব। আপুনি তাইলৈ বেটি বা দাখিৰ নিচিনাকৈ ব্যৱহাৰ নকৰিব, কিয়নো আপুনি তাইক অপদস্থ কৰিলে। বৰপুত্ৰই পাবলগীয়া অধিকাৰ। যদি কোনো পুৰুষৰ দুগৰাকী ভাৰ্যা থাকে, এগৰাকী তেওঁ মৰমৰ আন এগৰাকী ঘৃণাৰ, দুয়োগৰাকীয়ে তেওঁলৈ সন্তান জন্ম দিয়ে, কিন্তু বৰপুতেক যদি ঘৃণাৰ গৰাকীৰ সন্তান হয় তেতিয়া সেই ব্যক্তিয়ে পুতেককেইজনক সম্প্ৰতি ভাগ কৰা দিনা ঘৃণাৰ গৰাকীৰ পৰা হোৱা বৰপুতেক থাকোঁতে তেওঁ মৰমৰ গৰাকীৰ পুতেকক জ্যেষ্ঠাধিকাৰ দিব নোৱাৰিব। কিন্তু অৱশ্যেই তেওঁ সকলো সম্প্ৰতি দুভাগ দি এলাগীজনীৰ পুতেকে বৰপুত্ৰ বুলি স্বীকাৰ কৰিব, কাৰণ সেই সন্তান তেওঁ প্ৰথম সন্তান, প্ৰথমে জন্মোৱা হিচাপে সমস্ত জ্যেষ্ঠাধিকাৰ তেওঁ আছে। বিদ্ৰোহী সন্তান। কোনো এজন মাক বাপেকৰ যদি জেদি ও বিৰোধী বা মাক দেউতাকৰ কথা নুশুনা আৰু শাস্তি দিলেও তেওঁলোকৰ কথা শুনিবলৈ অস্বীকাৰ কৰা ল'ৰা কোনো মানুহৰ থাকিলে সেই ল'ৰাজনৰ বাপেক মাকে তেওঁক ধৰি নিজৰ নগৰৰ বয়োজ্যেষ্ঠসকলৰ ওচৰলৈ আৰু তেওঁলোকে নিৰ্বাহ কৰা নগৰৰ দুৱাৰ মুখলৈ লৈ আহিব। নগৰৰ বয়োজ্যেষ্ঠ লোকসকলক ক'ব, আমাৰ এই ল'ৰাটি অবাধ্য আৰু বিৰোধী, আমাৰ কথা নুশুনে, তেওঁ অপব্যয়ী আৰু মদপী। তেতিয়া ল'ৰাজন নিৰ্বাহ কৰা নগৰৰ সকলো লোকে ল'ৰাজনক শিল দলিয়াই বধ কৰিব। এইদৰে আপোনালোকে আপোনালোকৰ মাজৰ পৰা দুষ্টতা দূৰ কৰিব। তাতে ইজৰাইলৰ লোকসকলে এই বিষয়ে শুনি ভয় পাব। অন্যান্য নিয়ম। পাছত কোনো মানুহে যদি প্ৰাণদণ্ডযোগ্য পাপ কৰে আৰু তেওঁ প্ৰাণদণ্ড হয়, তেওঁ মৃতদেহটো এডাল গছত আঁৰি ৰাখিব। কিন্তু তেওঁ মৃতদেহটো ৰাতি গছডালৰ ওপৰতে ৰাখি নথ'ব, বৰং একেদিনাই দেহটো পুতি পেলাব। কিয়নো যিজনৰ হৰ আঁৰি থোৱা হয় তেওঁ ঈশ্বৰৰ অবিহপ্ত। সেইকাৰণে আপোনালোকৰ ঈশ্বৰ জিহুৱাই অধিকাৰৰ অৰ্থে যি দেশ আপোনালোকক দিবলৈ গৈছে, আপোনালোকে সেই দেশ অসুচি নকৰিব।